মঠিয়া লিখা শুভবাৰ্তা 13 অধ্যায়। এজন খেতিয়কৰ দৃষ্টান্ত। সেইদিনা যীশুৱে ঘৰৰ পৰা ওলাই সাগৰৰ তীৰত গৈ বহিছিল। তাতে তেওঁৰ চাৰিওফালে বহুতো লোক আহি গোট খোৱাত তেওঁ এখন নাৱত উঠি বহিল আৰু সেই গোট খোৱা সকলো মানুহ বামতে থিয় হৈ থাকিল। তেতিয়া যীশুৱে তেওঁলোকক দৃষ্টান্তৰ মাধ্যমেদি বহুত বিষয়ৰ ওপৰত কথা ক'বলৈ ধৰিলে। তেওঁ ক'লে, এজন খেতিয়কে কঠীয়া সিঁচিবলৈ গ'ল। তেওঁ সিঁচোতে সিঁচোতে কিছুমান কঠীয়া বাটৰ কাষত পৰিল। তাতে চৰাইবোৰে আহি সেইবোৰ খুটি খালে। কিছুমান কঠীয়া শিলাময় মাটিত পৰিল। তাত মাটি বেছি নথকাত আৰু মাটিও গভীৰ নোহোৱাৰ কাৰণে যদিও সোনকালে গজালি ওলাল, তথাপি সূৰ্য উদয় হোৱাৰ পাছত শিপা গভীৰ নোহোৱাৰ কাৰণে তাপ লাগি সেইবোৰ লেৰেলি শুকাই গ'ল। আন কিছুমান কাঁইটনিত পৰিল। তাতে কাঁইটীয়া বনবোৰ বাঢ়ি উঠাত সেইবোৰ হেঁচি ধৰি মাৰিলে। আনবোৰ কঠীয়া ভাল মাটিত পৰিল আৰু শস্য উৎপন্ন কৰিলে। তাতে কিছুমান 100 গুণ, কিছুমানৰ 60 গুণ আৰু কিছুমানৰ 30 গুণকৈ শস্য উৎপন্ন হ'ল। যাৰ কাণ আছে তেওঁ শুনক। দৃষ্টান্ত কোৱাৰ উদ্দেশ্য। যীশুৰ শিষ্যসকলে আহি তেওঁক সুধিলে, আপুনি কিয় দৃষ্টান্তৰ মাধ্যমেৰে লোকসকলৰ আগত কথা কয়? উত্তৰত তেওঁ শিষ্যসকলক ক'লে, স্বৰ্গৰাজ্যৰ বিষয়বোৰৰ নিগুৰ তত্ত্ববোৰ তোমালোকক জানিবলৈ সুযোগ দিয়া হৈছে, কিন্তু তোমালোকক দিয়া হোৱা নাই। কিন্তু যাৰ আছে তেওঁ অধিক দিয়া হ'ব, তাতে তেওঁ প্ৰচুৰ হ'ব। কিন্তু যাৰ নাই, তেওঁৰ যি আছে সেইখিনিও তেওঁৰ পৰা নিয়া হ'ব। সেইবাবেই মই তোমালোকৰ আগত দৃষ্টান্ত দি কওঁ, কিয়নো তেওঁলোকে দেখিও নেদেখে, শুনিও নুশুনে আৰু নুবুজেও। এইদৰে যীশুৱে ভাৱবাদীয়ে কোৱা এই ভাৱবাণী তেওঁলোকলৈ পূৰ্ণ হৈছে। তোমালোকে শুনোতে শুনিবা কিন্তু কোনোমতে নুবুজিবা, দেখোঁতে দেখিবা কিন্তু কোনোমতে নাজানিবা। কিয়নো এই লোকসকলৰ হৃদয় অসাৰ হৈছে আৰু কাণ গধুৰ হৈ গৈছে। তেওঁলোকে চকু বন্ধ কৰি ৰাখিছে যাতে তেওঁলোকে চকুৰে নেদেখে, কাণেৰে নুশুনে, হৃদয়েৰে নুবুজে, আৰু তেওঁলোক যেন পুনৰ ঘূৰি নাহে আৰু মই তেওঁলোকক যেন সুস্থ নকৰোঁ। কিন্তু তোমালোকৰ চকু ধন্য, কিয়নো সেইবোৰে দেখে। তোমালোকৰ কাণো ধন্য, কিয়নো সেইবোৰে শুনে। তোমালোকক মই সঁচাকৈ কওঁ, তোমালোকে যিবোৰ দেখিছা সেইবোৰ অনেক ভাওবাদী আৰু ধাৰ্মিক লোকে চাবলৈ ইচ্ছা কৰিও দেখা নাপালে, আৰু তোমালোকে যিবোৰ শুনিছা সেইবোৰ শুনিবলৈও নাপালে। খেতিয়কৰ দৃষ্টান্তৰ অৰ্থ। এতিয়া তোমালোকে সেই কঠীয়া সিঁচা খেতিয়কৰ দৃষ্টান্তৰ অৰ্থ শুনা। যেতিয়া কোনোৱে ঈশ্বৰৰ বাহ্যৰ কথা শুনিও নুবুজে, তেতিয়া দুষ্ট আত্মাই অৰ্থাৎ ছয়তানে আহি তেওঁৰ হৃদয়ত যিবোৰ সিঁচা হ'ল সেইবোৰ কাঢ়ি নিয়ে। এইজন লোক বাটৰ কাষত পৰা কঠীয়া স্বৰূপ। শিলাময় মাটিত যি কঠীয়া পৰিছিল তেওঁ এনে এজন লোক যিজনে বাক্য শুনে আৰু লগে লগে আনন্দৰে সেই বাক্য গ্ৰহণো কৰে। কিন্তু তেওঁৰ ভিতৰত সেই বাক্যৰ শিপা গভীৰ নোহোৱাত তেওঁ অলপ দিনৰ বাবে মাথোন স্থিৰ হৈ থাকে। যেতিয়া সেই বাক্যৰ কাৰণে দুখ কষ্ট বা তাৰণা আহে, তেতিয়াই তেওঁ বাক্য ত্যাগ কৰে। কাইটনিত পৰা কঠীয়াবোৰ এনে ধৰণৰ লোক। তেওঁলোকে বাক্য শুনে কিন্তু সংসাৰৰ চিন্তা ভাৱনা আৰু ধন সম্পত্তি মায়াই সেই বাক্যক বেছি ধৰে, তাতে তেওঁ বিফল হয়। ভাল মাটিত যি কঠীয়া পৰিছিল তেওঁ এনে লোক যিজনে বাক্য শুনে, বাক্য বুজে আৰু প্ৰকৃতাৰ্থত উন্নত কৰি ফল উৎপন্ন কৰে। তাতে কোনোৱে 100 গুণ, কোনোৱে 60 গুণ, কোনোৱে 30 গুণ ফল দিয়ে। বিনয় বনৰ গুটিৰ দৃষ্টান্ত। এইবাৰ যীশুৱে লোকসকলৰ আগত আৰু এটা দৃষ্টান্ত দিলে। স্বৰ্গৰাজ্যৰ এজন খেতিয়কৰ নিচিনা যিজন নিজৰ পথাৰত ভাল কঠীয়া সিঁচিলে। পাছত যেতিয়া সকলো মানুহ টোপনি গ'ল, তেতিয়া সেই মানুহজনৰ শত্ৰুৱে আহি ধানৰ মাজত বিনয় বনৰ গুটি সিঁচি গুচি গ'ল। শেষত যেতিয়া সেই ধান গছবাৰী থুক ওলাল, তেতিয়া তাৰ মাজত বিনয় বনো গজালি মেলি দেখা দিলে। পাছত সেইবোৰ দেখি গৃহস্থৰ দাসসকলে আহি তেওঁক ক'লে, মহাশয়, আপুনি জানো পথাৰত ভাল কঠীয়া সিঁচা নাছিল, তেনেহ'লে এতিয়া বিনয় বন ক'ৰ পৰা হ'ল? তেওঁ সিহঁতক ক'লে, কোনোবা শত্ৰুৱে এইটো কৰিছে। দাসসকলে তেওঁক ক'লে, তেনেহ'লে আপুনি বিচাৰে যদি আমি গৈ সেইবোৰ তুলি পেলাম। গৃহস্থই ক'লে, নহয়, বনবোৰ উভালিবলৈ যাওঁতে তোমালোকেও কিজানি ধানকো তাৰ লগতে উভালি পেলাবা, গতিকে শস্য দোৱাৰ সময়লৈকে সেইবোৰক একেলগে বাঢ়িবলৈ দিয়া। শস্য চপোৱাৰ সময়ত মই দাৱনীসকলক ক'ম, প্ৰথমতে বিনয় বনবোৰ উভালা আৰু পুৰিবৰ বাবে মুঠি মুঠিকৈ বান্ধিবা, তাৰ পাছত মোৰ ভঁৰালত ধান চপাই হ'বা। সৰিয়হ গুটি আৰু খমিৰৰ দৃষ্টান্ত। যীশুৱে তেওঁলোকক আন এটা দৃষ্টান্ত দিলে। তেওঁ ক'লে, স্বৰ্গৰাজ্য এটি সৰিয়হ গুটিৰ নিচিনা। সেই গুটি কোনো এজন মানুহে লৈ নিজৰ পথাৰত সিঁচিলে। সকলো বীজৰ মাজত ই অৱশ্যে আটাইতকৈ সৰু, কিন্তু বৃদ্ধি পোৱাৰ পাছত ই শাক পাচলি গছবোৰৰ মাজত সকলোকৈ ডাঙৰ হৈ এজোপা গছ হয় আৰু আকাশৰ চৰাই আহি তাৰ ডালত বাস কৰে। যীশুৱে তেওঁলোকক পুনৰ এটা দৃষ্টান্ত দি ক'লে, স্বৰ্গৰাজ্য খমিৰৰ নিচিনা। এগৰাকী মহিলাই তাকে লৈ প্ৰায় 3 দিন পিঠাগুড়িৰ লগত মিহলালে। তাৰ ফলত আটাইখিনি পিঠাগুড়ি ফুলি উঠিল। যীশুৱে দৃষ্টান্তৰ দ্বাৰাই লোকসকলৰ আগত এইবোৰ কথা ক'লে। তেওঁ দৃষ্টান্ত নিদিয়াকৈ তেওঁলোকে একো কথা নকলে। ভাওবাদীৰ দ্বাৰাই যি কথা কোৱা হৈছিল সেয়া যেন পূৰণ হয়, তাৰ বাবে এইদৰে ঘটিল। মই দৃষ্টান্তৰে মোৰ মুখ মেলিম, জগৎস্থাপনৰ আৰম্ভণিৰ পৰা যি গুপুত আছিল সেইবোৰ প্ৰকাশ কৰিম। বিনয় বনৰ দৃষ্টান্তৰ অৰ্থ। পাছত যীশুৱে লোকসকলক বিদায় দি ঘৰলৈ আহিল। তেতিয়া তেওঁৰ শিষ্যসকলে ওচৰলৈ আহি তেওঁ সুধিলে, পথাৰৰ বিনয় বনৰ দৃষ্টান্তটো আমাক বুজাই দিয়ক। তেওঁ উত্তৰ দি ক'লে, যিজনে ভাল কঠীয়া আহিছে তেওঁ মানুহৰ পুত্ৰ। পথাৰখন এই জগত আৰু ভাল কঠীয়া হৈছে স্বৰ্গৰাজ্যৰ সন্তান হওক। সেই বিনয় বনবোৰ হৈছে চৈতানৰ সন্তান। যি শত্ৰুৱে সেইবোৰ সিঁচিলে সি চৈতান। শস্য দোৱাৰ সময়ে সেই জগতৰ শেষ সময় আৰু দুৱনীসকল স্বৰ্গৰ দূত। এতেকে যেনেকৈ বনবোৰ গোটাই জুইত পেলোৱা যায় সেইদৰে জগতৰ শেষতো হ'ব। মানুহৰ পুত্ৰই তেওঁ দূতসকলক পঠাই দিব আৰু সেই দূতসকলে পাপলৈ নিয়া সকলো বিঘিনিজনক বিষয়বোৰ আৰু দুৰাচাৰী লোকসকলক মানুহৰ পুত্ৰ ৰাজ্যৰ মাজৰ পৰা গোটাই অগ্নিকাণ্ডত পেলাই দিব। তেতিয়া তাত ক্ৰন্দন আৰু দাঁত গৰচনি হ'ব। সেই সময়ত ধাৰ্মিকসকল তেওঁলোকৰ পিতৃৰাজ্যত সূৰ্যৰ নিচিনাকৈ উজ্জ্বল হ'ব। যাৰ কাণ আছে তেওঁ শুনক। গুপুত ধন আৰু মুকুতাৰ দৃষ্টান্ত। স্বৰ্গৰাজ্য পথাৰৰ মাজত লুকুৱাই থোৱা ভঁৰালৰ নিচিনা। এজন মানুহে সেইবোৰ বিচাৰি পোৱাৰ পাছত পুনৰ লুকাই থলে। তাৰ পাছত তেওঁ সেই আনন্দ মনেৰে গুচি গ'ল আৰু তেওঁ যি আছিল সৰ্বস্ব বেছি সেই পথাৰ কিনি ল'লে। পুনৰ স্বৰ্গৰাজ্য এনে এজন সদাগৰৰ নিচিনা যিজনে উত্তম মুকুতা বিচাৰিছিল। যেতিয়া তেওঁ এটা বহুমূলীয়া মুকুতা বিচাৰি পালে তেওঁ গৈ নিজৰ যি আছিল সৰ্বস্ব বেছি সেই মুকুতাটো কিনি ল'লে। মাছ ধৰা জালৰ দৃষ্টান্ত। আকৌ স্বৰ্গৰাজ্য এখন জালৰ নিচিনা। সেই জাল সাগৰত পেলোৱা হ'ল আৰু সকলোবিধৰ মাছ সেই জালত উঠিল। জাল পৰিপূৰ্ণ হোৱাত মাছমৰীয়াসকলে তাক টানি আমলৈ তুলিলে। তাৰ পাছত তেওঁলোকে ভাল মাছবোৰ বাছি খালৈত ৰাখিলে আৰু বেয়াবোৰ পেলাই দিলে। জগতৰ শেষ কালতো এইদৰেই হ'ব। স্বৰ্গদূতসকলে আহি ধাৰ্মিকসকলৰ মাজৰ পৰা দুষ্টবোৰক পৃথক কৰিব আৰু জ্বলন্ত অগ্নিত সিহঁতক পেলাব। তাত ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব। তাৰ পাছত যীশুৱে শিষ্যসকলক সুধিলে, তোমালোকে এই সকলো কথা বুজি পালানে? তেওঁলোকে ক'লে, হয় পালোঁ। তেতিয়া যীশুৱে তেওঁলোকক ক'লে, গতিকে স্বৰ্গৰাজ্যৰ বিষয়ে শিক্ষা পোৱা প্ৰত্যেকজন বিধানৰ অধ্যাপক এনে এজন শিষ্যত পৰিণত হয় যিজনে এজন গৃহস্থৰ দৰে নিজৰ ভঁৰালৰ পৰা নতুন আৰু পুৰণি উভয় বস্তু বাহিৰলৈ উলিয়ায়। যীশু নিজ নগৰত অগ্ৰাহ্য হোৱা। যীশুৱে এই দৃষ্টান্তবোৰ কোৱাৰ পাছত তাৰ পৰা গুচি গ'ল। তাৰ পাছত যীশু নিজৰ নগৰলৈ আহিল আৰু লোকসকলক তেওঁলোকৰ নামঘৰত শিক্ষা দিবলৈ ধৰিলে। তাতে তেওঁৰ কথা শুনি তেওঁলোক বিস্মিত হৈ গ'ল। তেওঁলোকে ক'লে, এই মানুহজনে এনে জ্ঞান আৰু পৰাক্ৰম কাৰ্যবোৰ কৰাৰ ক্ষমতা ক'ৰ পৰা পালে? ই জানো সেই বাঢ়ৈ পুতেক নহয়। ইয়াৰ মাকৰ নাম মৰিয়ম আৰু ভায়েকহঁতৰ নাম জাকুব, যোচেফ, চিমুন আৰু যিহুদা নহয়নে? ইয়াৰ সকলো ভনীয়েকো ইয়াত আমাৰ মাজতে নাই জানো। তেনেহ'লে ই এইবোৰ ক'ৰ পৰা পালে? এইদৰে যীশুক লৈ লোকসকলে বিঘিনি পালে। এতিয়া যীশুৱে তেওঁলোকক ক'লে, ভাওবাদী নিজৰ দেশ আৰু নিজৰ ঘৰৰ বাহিৰে আন কোনো ঠাইতে অসন্মানিত নহয়। লোকসকলৰ অবিশ্বাসৰ কাৰণে তেওঁ তাত বিশেষ বেছি পৰাক্ৰম কাৰ্য নকৰিলে।